ইয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, লোকসভাত আজি সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা আৰম্ভ হৈছে। 2025 বৰ্ষৰ মহাকুম্ভ মেলা ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব পৰা ঐক্য আৰু সমতাৰ মহাযজ্ঞ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চৰকাৰে 2014 চনৰে পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা 2639গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। লোকসভাত আজি সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা অনুষ্ঠিত হয়। আলোচনাৰ পাতনি মেলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতীয় সংবিধানে সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু সাংস্কৃতিক জীৱনৰ সকলো দিশ স্পৰ্শ কৰি ৰাষ্ট্ৰ গঠনৰ পথ প্ৰশস্ত কৰিছে। সংবিধানখন দেশৰ সভ্যতাৰ প্ৰমূল্যৰাজিৰ অভিব্যক্তিস্বৰূপ বুলি তেওঁ উল্লেখ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে 75 বছৰ পূৰ্বে সংবিধান সভাই নতুনকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ বাবে সংবিধান প্ৰণয়নৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছিল। প্ৰায় 3 বছৰজোৰা গভীৰ চিন্তা চৰ্চা আৰু আলাপ আলোচনাৰ অন্তত দেশে সংবিধান লাভ কৰিছিল। তেওঁ কয় যে সংবিধান সভাই ৰচনা কৰা সংবিধানখন অকল আনুষ্ঠানিক নথিয়ে নহয় বৰং জনসাধাৰণৰ ইচ্ছাৰ অভিব্যক্তি আছিল। বিৰোধী কংগ্ৰেছক পৰোক্ষভাৱে সমালোচনা কৰি শ্ৰীসিঙে কয় যে যোৱা কেইটামান বছৰত সংবিধানখন এটা নিৰ্দিষ্ট দলৰ অৱদান বুলি প্ৰক্ষেপ কৰাৰ চেষ্টা কৰা হৈছে। তেওঁ কয় যে সংবিধানখন কোনো এটা নিৰ্দিষ্ট দলৰ অৱদান নহয় বৰং ভাৰতীয় প্ৰমূল্য অনুসৰি প্ৰণয়ন কৰা অভূতপূৰ্ব অতুলনীয় নথি। বৰ্তমান চৰকাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস ভাৱনাৰে কাম কৰি আহিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। শ্ৰীসিঙে ভাৰতীয় সংবিধানখন প্ৰগতিশীল, সৰ্বাত্মক আৰু পৰিৱৰ্তনকামী বুলি অভিহিত কৰে। তেওঁ কয় যে মদন মোহন মালৱীয়, লালা লাজপত ৰায়, ভগত সিং আৰু বীৰ সাৱৰকাৰৰ দৰে নেতাসকলৰ চিন্তাৰাজিয়ে সংবিধানখন শক্তিশালী কৰি তুলিছে। আলোচনাত অংশ লৈ কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী ভাদ্ৰাই কয় যে সংবিধানখন নাগৰিকসকলৰ বাবে সুৰক্ষা কবচস্বৰূপ। সংবিধানখন ন্যায়, একতা আৰু অভিব্যক্তিৰ অধিকাৰৰ কবচ বুলি সাংসদগৰাকীয়ে উল্লেখ কৰে। শ্ৰীমতী ভাদ্ৰাই শাসকীয় পক্ষই এই সুৰক্ষা কবচ ভঙাৰ চেষ্টা চলোৱা বুলি অভিযোগ তোলে। চৰকাৰে ব্যক্তিগতকৰণ আৰু লেটাৰেল এণ্ট্ৰি অৰ্থাৎ পৰম্পৰাগত চৰকাৰী সেৱাৰ বাহিৰৰ এগৰাকী ব্যক্তিক নিযুক্তি দিয়াৰ দৰে কামৰ জৰিয়তে চৰকাৰে সংৰক্ষণ ব্যৱস্থা দুৰ্বল কৰাৰ চেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ তোলে। আলোচনাত ভাগ লৈ সমাজবাদী পাৰ্টীৰ নেতা অখিলেশ যাদৱে কয় যে সংবিধান গণতন্ত্ৰৰ আত্মাস্বৰূপ। তেওঁ কয় যে সদনে 75 বছৰ পাছত পুনৰ সংবিধানক লৈ আলোচনা কৰিবলৈ লৈছে। শ্ৰীযাদৱে কয় যে সংবিধানখন দেশৰ নিপীড়িত বঞ্চিতসকলৰ প্ৰকৃত ৰক্ষক। তেওঁ লগতে প্ৰতিনিধিত্ব আৰু সংৰক্ষণৰ অভাৱত ভালেমান সম্প্ৰদায়ে জীয়াতু ভুগিবলগীয়া হৈছে বুলিও দাবী কৰে। ধৰ্ম নিৰপেক্ষতা সংবিধানৰ প্ৰস্তাৱনাৰ অংশ বুলি উল্লেখ কৰি তৃণমূল কংগ্ৰেছৰ কল্যাণ বেনাৰ্জীয়ে বিগত 10 বছৰত দেশৰ ধৰ্ম নিৰপেক্ষ পৰিকাঠামো বিপদৰ সন্মুখীন হোৱা বুলি অভিযোগ তোলে। আলোচনাত অংশ লৈ ডি এম কেৰ টি আৰ বালুৱে কয় যে সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষতা অকল প্ৰস্তাৱনাৰ অংশই নহয় বৰং ভাৰতীয় গণতন্ত্ৰ আৰু সৰ্বাত্মক অভিযানৰ সাৰমৰ্মস্বৰূপ। জনতা দল ইউনাইটেডৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজীৱ ৰঞ্জন সিঙে কয় যে সংবিধানে সমাজৰ সকলো শ্ৰেণীৰ বাবে সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ পথ প্ৰশস্ত কৰি আহিছে। জনসাধাৰণে সংবিধান বিনষ্ট কৰিব খোজাসকলক তেওঁলোকৰ স্থান দেখুৱাই দিছে বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে। টি ডি পিৰ সাংসদ ডঃ বায়ৰেড্ডী চব্ৰিয়েও এই আলোচনাত ভাগ লয়। 2017 চনত প্ৰধানমন্ত্ৰী মাতৃবন্দনা আঁচনি আৰম্ভ কৰাৰে পৰা বৰ্তমানলৈকে 3,64,00,000ৰো অধিক হিতাধিকাৰীৰ মাজত 18,854 কোটি টকা বিতৰণ কৰা হৈছে। লোকসভাত আজি এটা প্ৰশ্নৰ উত্তৰত মহিলা আৰু শিশু বিকাশ মন্ত্ৰী অন্নপূৰ্ণা দেৱীয়ে এই কথা প্ৰকাশ কৰে। 2025 বৰ্ষৰ মহাকুম্ভ মেলা ঐক্য আৰু সমতাৰ এনে মহাযজ্ঞ হ'ব যিয়ে ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব আৰু সমগ্ৰ বিশ্বই এই লৈ আলোচনা কৰিব। প্ৰয়াগৰাজৰ সংগমত আজি 2025 বৰ্ষৰ মহাকুম্ভ মেলা আনুষ্ঠানিকভাৱে উদ্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই কথা প্ৰকাশ কৰে। ইয়াৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰী মোদীয়ে আজি প্ৰয়াগৰাজৰ আন্তঃগাঁথনি বিকাশৰ উদ্দেশ্যে প্ৰায় 5,500 কোটি টকা ব্যয় সাপেক্ষ ভালেমান উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত 10খন নতুন উৰণ সেতু, নদীঘাট, নদীৰ দাঁতিৰ পথ আদিক সামৰি লোৱা হৈছে। এই প্ৰকল্পসমূহে প্ৰয়াগৰাজ আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলসমূহৰ মাজত যোগাযোগ অধিক সুচল কৰি তুলিব বুলি আশা কৰা হৈছে। শ্ৰীমোদীয়ে কয় যে এই পবিত্ৰ প্ৰয়াগৰাজৰ মহাকুম্ভ মেলাই নতুন ইতিহাস ৰচনা কৰিব। এই মেলাই এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ প্ৰকৃত আদৰ্শকো প্ৰতিনিধিত্ব কৰিব বুলি তেওঁ লগতে মন্তব্য কৰে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
চৰকাৰে 2014 চনৰ পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা 2,639গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে আজি লোকসভাৰ প্ৰশ্নকালত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে দূতাবাসৰ সৈতে যোগাযোগ ৰক্ষা সন্দৰ্ভত ভাৰত আৰু পাকিস্তানৰ সৈতে 2008 চনত স্বাক্ষৰিত চুক্তিৰ অধীনত দুয়োখন দেশে পৰস্পৰৰ কাৰাগাৰত বন্দী হৈ থকা অসামৰিক লোক আৰু মাছমৰীয়াসকলৰ তালিকা বিনিময় কৰি আহিছে। প্ৰতি বছৰে 1 জানুৱাৰী আৰু 1 জুলাইত এই তালিকা বিনিময় কৰা হয় বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 1 জুলাইত বিনিময় কৰা তালিকা অনুসৰি পাকিস্তানে দমন আৰু দিউৰ 24গৰাকী মাছমৰীয়াসহ মুঠ 111গৰাকী ভাৰতীয় দেশখনৰ জিম্মাত থকাৰ কথা স্বীকাৰ কৰিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া দিশানায়কৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয় যে এই 3-দিনীয়া ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। মুখপাত্ৰগৰাকীয়ে কয় যে শ্ৰীদিশানায়কে দিল্লীত হ'বলগীয়া এটা ব্যৱসায়িক অনুষ্ঠানত ভাগ ল'ব আৰু বুদ্ধগয়ালৈও যাব। দেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিগত 10 বছৰত আন্তঃগাঁথনি খণ্ডত অভূতপূৰ্ব বিকাশ হৈছে বুলি বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে প্ৰকাশ কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মন্ত্ৰীগৰাকীয়ে কয় যে 2014 চনত ৰাষ্ট্ৰীয় ঘাইপথ নেটৱৰ্কৰ দৈৰ্ঘ্য 91,287 কিলোমিটাৰ আছিল আৰু যোৱা নৱেম্বৰ পৰ্যন্ত এই নেটৱৰ্ক প্ৰায় 1.5 গুণ বৃদ্ধি পাই 146,195 কিলোমিটাৰ হৈছে। যোৱা 10 ডিচেম্বৰ পৰ্যন্ত সমগ্ৰ দেশত 175,000ৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হৈছে। লোকসভাত আজি এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী অনুপ্ৰিয়া পেটেলে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে গাঁও আৰু চহৰ অঞ্চলত থকা উপস্বাস্থ্য কেন্দ্ৰ আৰু প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহৰ ৰূপান্তৰ কৰি এই আৰোগ্য মন্দিৰসমূহ স্থাপন কৰা হৈছে। দেশত ব্যাপক সজাগতা অভিযান আৰু নতুনকৈ গ্ৰহণ কৰা ব্যৱস্থাৰ বাবে অংগদান, অংগ সংৰোপণ আৰু কলাদান বৃদ্ধি পাইছে। লোকসভাৰ আজিৰ এটা লিখিত উত্তৰত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ ৰাজ্যমন্ত্ৰী প্ৰতাপৰাও যাদৱে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ কয় যে 2023 চনত দেশত 18,000ৰো অধিক অংগ সংৰোপণ আৰু 16,542টা অংগদান হৈছে। তেওঁ কয় যে 2018 চনত অংগ সংৰোপণৰ সংখ্যা আছিল প্ৰায় 7,000 আৰু অংগদানৰ সংখ্যা আছিল 6,294। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 5:50 আৰম্ভ হ'ব। দুয়োটা দলে বৰ্তমানলৈকে 100খনকৈ খেলত জয়লাভ কৰিছে। ভাৰতীয় শৃংখলাৰ প্ৰথমখন খেলত 295 ৰাণত আৰু অষ্ট্ৰেলিয়াই দ্বিতীয়খন খেলত 10 উইকেটত জয়লাভ কৰিছে। আপোনালোকে আমাৰ এই বাতৰি আকাশবাণীৰ ৱেবছাইট newsonair.nic.inতো শুনিব পাৰে। শেহত ঘাইকৈ বাতৰি কেইটামান আকবাৰ পঢ়ি দিছো। লোকসভাত আজি সংবিধানৰ 75 বছৰীয়া গৌৰৱময় যাত্ৰা সন্দৰ্ভত বিশেষ আলোচনা আৰম্ভ হৈছে। 2025 বৰ্ষৰ মহাকুম্ভ মেলাক ৰাষ্ট্ৰক পথ প্ৰদৰ্শন কৰি আগুৱাই লৈ যাব পৰা ঐক্য আৰু সমতাৰ মহাযজ্ঞ হ'ব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। চৰকাৰে 2014 চনৰ পৰা চলোৱা নিৰন্তৰ প্ৰচেষ্টাৰ বাবে পাকিস্তানৰ বিভিন্ন কাৰাগাৰত বন্দী হৈ থকা 2,639গৰাকী ভাৰতীয় মাছমৰীয়াৰ মুক্তি সম্ভৱ হৈ উঠিছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰাগ কুমাৰা দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব আৰু ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বৰ্ডাৰ গাভাস্কাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ তৃতীয়খন খেল কাইলৈৰ পৰা ব্ৰিছবেনত আৰম্ভ হ'ব। খেলখন পুৱা 5:50 আৰম্ভ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আপোনালোকে পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।